এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰি অসমৰ চাহৰ নতুন অভিলেখ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। এতিয়া শুনক বিতং বাতৰি। অসমৰ চাহে নতুন অভিলেখ সৃষ্টি কৰিছে। ঢেকিয়াজুলি টি ষ্টেটৰ অসম চিটিচি চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰিবলৈ সমৰ্থ হৈছে। থমাছ এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে এই চাহ ক্ৰয় কৰে। উল্লেখযোগ্য যে 2025-26 বৰ্ষত হকমল টি ষ্টেটৰ চাহেও প্ৰতি কিলোগ্ৰামত 831 টকা মূল্য লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ বিশ্ব দৰবাৰত উজলি উঠাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয় যে ঢেকিয়াজুলিৰ চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকা মূল্য লাভ কৰি অসমৰ চাহৰ উৎকৃষ্ট মান আৰু ক্ৰমবৰ্ধমান চাহিদাৰ স্বাক্ষৰ বহন কৰিছে। প্ৰায় 200 বছৰ গৌৰৱময় ঐতিহ্য বহন কৰা অসমৰ চাহ উদ্যোগক অধিক শক্তিশালী, আধুনিক আৰু বিশ্বমুখী কৰি তুলিবলৈ চাহ বাগিচাৰ ভাই ভনীসকলৰ অক্লান্ত সহযোগিতাত বৰ্তমান চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰি তাৰ সুফল লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে পৰম্পৰাগত চাহৰ প্ৰতি কিলোগ্ৰামত 15 টকাৰ অনুদান ঘোষণা কৰা কাৰ্যই অধিক উৎপাদকক গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। 5 জুনলৈকে চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ উল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। এই সন্দৰ্ভত এয়া আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখি ৰাণী দাসৰ চমু প্ৰতিবেদন।
আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহৰ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমেদ। পিছত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
চিৰাং জিলাৰ ঢালিগাঁও, বৰতালোৱা ঈদগাহ মৈদান, বিজনী জুমা মছজিদ, পালেংবাৰী, আলুখুন্দা, বাগৰগাঁও আদি অঞ্চলৰ বিভিন্ন ঈদগাহ মৈদান আৰু মছজিদ প্ৰাংগণত ভালেসংখ্যক লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। বৰপেটাতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উজ জোহা উলহ মালহেৰে পালন কৰে। বৰপেটা সদৰৰ লগতে জিলাখনৰ হাউলি, কুকাৰপাৰ, কয়াকুচি, মন্দিয়া, কলগাছিয়া, পালোহাজী আদি অঞ্চলত অনুষ্ঠিত নামাজত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। ধুবুৰী ঈদগাহত আজি অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। জিলাখনৰ গোলকগঞ্জ, গৌৰীপুৰ, চাপাতগ্ৰাম, বিলাসীপাৰা, চাপৰ আদি অঞ্চলত ঈদ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। একেদৰে গুৱাহাটীৰ মাছখোৱা ঈদগাহ মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নগাঁৱৰ ঐতিহ্যমণ্ডিত টাউন অঞ্জুমানে ঈদগাহ মৈদানত আয়োজিত সমূহীয়া নামাজত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। নামাজত ধুবুৰীৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনা কৰে। কোকৰাঝাৰ, শ্ৰীভূমি, দৰং আৰু তেজপুৰৰ বিভিন্ন মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে সমূহীয়া নামাজত ভাগ লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈকে আহ্বান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উজ জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্বৰ আদৰ্শ বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰী সুদৃঢ় কৰিব বুলি আশা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ ত্যাগ বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শেৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ গুৱাহাটীত পুৱতি নিশা গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱায়। এখন ট্ৰাক আৰু স্কৰ্পিঅ'ৰ মাজত মুখামুখি খুন্দা লগাৰ ফলত এই অঘটনটো ঘটে। নিহত লোককেইজনক মালিগাঁৱৰ গৌচালা ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত কালি চকবজাৰ এলেকাৰ বহুমহলীয়া পাৰ্কিং স্থান সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত এই সন্দৰ্ভত পূৰ্বতে অনুষ্ঠিত বৈঠকৰ ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত অঞ্চলটোৰ বহুমহলীয়া পাৰ্কিং স্থান নিৰ্মাণ প্ৰকল্পৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহৰ কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। প্ৰকল্পটোৰ অগ্ৰগতিৰ বুজ লৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্মাণ কাৰ্য আৰু ব্যৱসায়ীসকলৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ বিভাগীয় বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াসকল, লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ লগতে প্ৰকল্পটোৰ সৈতে জড়িত অন্যান্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ওদালগুৰি জিলাৰ আৰক্ষীয়ে জিলাখনত মাদক দ্ৰব্য বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰত প্ৰায় 2 কিলোগ্ৰাম গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। ইফালে ৰৌতা থানাৰ আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতা ৰেল ষ্টেচনৰ সমীপৰ পৰা 46 কিলোগ্ৰাম গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে নিৰ্ধাৰণ কৰি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 196 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে 12টা অভাৰ বাউণ্ডাৰী আৰু 5টা বাউণ্ডাৰীৰ সহায়ত মাত্ৰ 29টা বলত 97 ৰাণ কৰে। সূৰ্যবংশীয়ে এই সংস্কৰণত 65টা অভাৰ বাউণ্ডাৰী কোবাই এটা IPL সংস্কৰণত আটাইতকৈ বেছি ছিক্স কোবোৱা ক্ৰিছ গেইলৰ অভিলেখো কালি ভংগ কৰে। বৈভৱ সূৰ্যবংশীক মেন অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰি অসমৰ চাহৰ নতুন অভিলেখ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ্জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ। দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।